तं स्वाहा तं स्वधा तं हि वषट्कार स्वरात्मिका सुधा समक्षरे नित्ये त्रिधामत्रात्मिका स्थिता अर्धमत्रा स्थिता नित्या ज्ञानुच्चज्ञा विशेषतः तमेव सा तं सावित्री तं देवी जननी परा तयैव धर्यते सर्वं तयैतत्सृज्यते जगत् तयैतत्पल्लते देवी समक्षन्ते च सर्वदा विसृष्टौ सृष्टिरूपा तं प्रीतिरूपा च पालने तथा संरीतिरूपान्ते जगतौ स जगन्मये महाविद्या महामाया महामेधा महास्मृति महामहा च भवती महादेवी महासुरी प्रकृतिस्तञ्च सर्वस्व गुणत्रय विभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा तं स्त्री स्तनीश्वरी तं ह्रीस्तं बुद्धिबोधलक्षण लज्जा पुष्टिस्तथा तुष्टि तं शान्तिश्खान्तिरेव च खड्गिनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभूषण्डी परिघायुधा सौम्या सौम्यतराशेष सौम्यव्रस्तसुन्दरी परा परानां परमा तमेव परमेश्वरी यच्च किञ्चित् कचिद् वस्तु सदसदखिलात्मीके तस्य सर्वस्यया शक्ति सात्तं किं स्तूयसे तदा जया तया जगत् स्रष्टा जगत्पादात्मिजो जगत् सोऽपि निद्रावसङ्गनीतः तस्तांसो तु महेश्वरः विष्णुशरीरग्रहण विशान एव च कारिदास्ते च ततस्तान्तस्तोतुं शक्तिमान् भवेत् सातमित्थं प्रभावै शैलुर्दारिद्देवी संस्तुता मोहयितौ दुराधरसावसुरौ मधुकैटभौ प्रबोधं च जगत्स्वामी नियतामच्युतो लघु बोधश्च क्रियतामस्त हन्तुमेतौ महासूरौ ऐ भावे देवतारा देवी महामायाके जागृता करे तुलेछिलेन তারা বলেছিলেন তুমি জগতের সৃষ্টি পালন সংহার কর্ত্রী তুমি বিষ্ণুকেও নিদ্রার অধীন করেছ এই জগতে কে তোমার স্তবগান করতে সমর্থ হে দেবী উদ্ভক্ত প্রকারে স্বীয় অসাধারণ প্রভাবে পরিচিতা তুমি তুমি মধু কৈটব নাম অসুরদ্বয়কে মোহিত কর তোমার প্রভাবে অপ্রতিহত শক্তি জগৎপতি বিষ্ণুর জাগরণ অসুরদ্বয়ের বধার্থে তোমার প্রতিদিন দেবতাদের কন্যারা সেই মহাপরাক্রান্ত মহিষাসুরের কাছে নির্যাতিতা হতে লাগলেন দেবতারা ব্রহ্মার শরণাপন্ন হলেন ব্রহ্মা ভগবান শিবের সকাশে তাদের নিয়ে সমস্ত বিবরণ প্রকাশ করলেন সহসা শঙ্করের মুখমণ্ডল থেকে প্রচুর তেজ নির্গত হতে লাগল ব্রহ্মা বিষ্ণু ইন্দ্রাদির সমস্ত পতন মণ্ডল হতে প্রচুরতর তেজ বিনির্গত হয়ে এক অতুলনীয় নারী মূর্তির সৃষ্টি হল অতীব তেজসূতং জ্বলন্তমীব পর্বতম সদৃশুদ্ধে সুরাস্তত্র জ্বালাপ্তস্য দিগন্তরম অতুলং তত্র তত্তেজ সর্বদেব শরীরজম एकस्थं तदभुन्नारीत्तलोकत्रं द्विषा जदभुच्चां भवं तेजस्तेनाजायतु तन्मुखं जम्मेन चाभवन केशा बाहुभो विष्णुतेजसा सौम्येन स्तनर्जुग्गं मत्तं चैन्द्रेण चाभवत् वारुणेन च जङ्घोरु नीतं मस्तेजसा भूमः ब्रह्मणस्तेजसा पादौ पदङ्गुल्ल अर्कतेजसा वसूनां च कराङ्गुल्ल कुबेरेण च नासिका तस्तास्तम्भूता प्राजापत्येन तेजसा नानत्रीतजज्ञे तदा पावकतेजसा भूवौ च सङ्ग्रहस्तेज सर्वनामनीलस्तज अन्येषाञ्चैव देवानां सम्भवस्तेजसां शिवा ततः समस्तदेवानां तेजराशीषमुद्भवां तां विलोक्यमूलं प्रापुरमरा महिषाब्दीता शूलं शूलाद्विनिष्कृष्य तदौ तस्मैति नागन्धिक् चक्रंच सत्वान कृष्ण संपात सजक्रत पंखंच वरुण शक्ति तंत्रस्य उदासन मारुतो दत्तवान शापं पानपुत्ते तथेशुधि वज्रमित्र समुत्पात पुरुषावराधीप तदौ तत्रै शास्त्राक्षु घंटामयीरापवाद्गजा कालदंडाचमूदंडन पाशंचामुपतिदलौ प्रजापतिशाक्षमालंकलौ ब्रह्माण्डमण्डलौ समस्त रोम भूपेषु नीज रश्मीन् दिवाकर कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् शिरदश्चामलहारमजरे च तथाम्बरे चूड़ामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुक्लं केयूरां प्रभाभुषु नूपुरौ विमलौ तद्वत् दैवे सम्मदुत्तमम् अङ्गुरीयकरत्नानि समस्तास्तङ्गुलीषु च विश्वकर्मा तदौ तस्यै परसुञ्चाति निर्मलम् अस्त्रान्ननिकरूपाणि तथा अभित्रं च भङ्क्षणम् अम्लान पङ्कजाङ्गमालां क्षीरसूरती चापराम् अदगजलधिस्तस्यै पङ्कजञ्चातिशोभनम् हीमवान् वाहनं सिंहं रत्नानि विविधानि च तदावशुद्धं सुरयापानपत्रं धनाधीप शेषश्च सर्वनागेषु महामनी विभूषितं नागहारं ददौ तस्यै तत्तेज पृथिवीमिमाम् ऐभावे समस्तशुरगणगत्रे ननाभ्यत्र शस्त्रेषु चिदाह्ये सम्मानिताह्ये चै देवी मुहुर्मुहु सिंहनादपरियुद्धार्थे अग्रसर हलेन অন্যান্য দেবতারাও নানা প্রকার অস্ত্রে শাস্ত্রে সেই মহাদেবীকে সজ্জিতা করে মহিষাসুরের সঙ্গে যুদ্ধার্থে প্রেরণ করলেন। সিংহ বাহিনী মহামায়ার সহিত সসৈন্য মহিষাসুরের প্রবল যুদ্ধ আরম্ভ হল।
মহিষাসুর নিহত হল।
নমো দেবৈ মহাদেবৈ শিবায়ৈ সততং নমঃ। नमः प्रकृत्यै भद्रायै नियतः पुनतास्मताम् रौद्रायै नमो नित्यायै गौज्यै धात्र्यै नमो नमः यत्नायै चन्द्ररूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणतावृद्धै सिद्धै पूर्वो नमो नमः नैऋत्यै भूताङ्गलक्ष्मै शर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै सत्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै लतास्तस्यै नमो 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 जगत्प्रतिष्ठायै देव्यै पित्रै नमो नमो या देवी सर्वभूतेषु विष्णुमायेति कर्तिता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु चेतनत्वविधीयते नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु बुद्धिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु निद्रारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु स्थूलारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु छायारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शक्तिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कृष्णारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शान्तिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु जातिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु लज्जारूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु शान्तिरूपेण सरस्वीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु श्रद्धा रूपेण सीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु लक्ष्मी रूपेण सीता नमस्तस्यै 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 नमो नमो या देवी सर्वभूतेषु মহামায়া পার্বতী রূপে দেবতাদের যখন দেখা দিয়েছিলেন তখন তার শরীর থেকে অম্বিকার উদ্ভব হয় এবং তার নাম হয় কৌশিকী। কৌশিকী শরীর ত্যাগ করাতে পার্বতী কৃষ্ণবর্ণা হয়ে যান এবং কালিকা নামে খ্যাত হন। এই কৌশিকীকে দর্শন করে সুন্দর সুন্দর ভৃত্য চন্দ্রমুণ্ড মোহিত হয়ে তাদের অধীশ্বরদের সংবাদ দেয় যে হিমাচলে সিংহ বাহিনী এক অপূর্ব নারী রত্ন রয়েছে, তাকে অসুররাজদের অধিকারে আনা কর্তব্য। শুম্ভ নিশুম্ভ অবিলম্বে দূত পাঠিয়ে তাকে আনবার ব্যবস্থা করল, কিন্তু দেবী এলেন না। তখন মহাক্রোধে অসুরত্বয় বলে উঠল, হে চন্দ হে মুন্ড বলেই বহুদৈ পরিবারিত তত্র গচ্ছত গত্বা চ সা সমানীয় তাং লঘু, সমস্ত সৈন্য নিয়ে তাকে কেশ আকর্ষণ করে বা বন্ধন করে এইখানে নিয়ে এসো। শত্রুদের দর্শন করে দেবীর মুখ ক্রোধে শ্যাম বর্ণ ধারণ করলে তার ধুকুটি কুটি লালাট ফলক থেকে অশীপাশ ধারিণী কালী মূর্তির আবির্ভাব হল। ধুকুটি কুটিলাত্ম লালাট ফলকাত্রুতম কালী করাল বদনা নিষ্ক্রান্তাশিপাশিনী বিচিত্র ঘট্টাঙ্গ ধরা নরমালা বিভূষণা ধর্ম পরিধান ঘাতয়ন্তি মহাসুরান সৈন্যে তত্র সুরারীণাম রক্ষত তদ্বলম। এইভাবে মহাকালী সঙ্গনিসঙ্গের সৈন্যদের বিনাশ করলেন।
সিংহের মৃত্যুর পর দেবতারা কাত্যায়নী স্তবগানে আকাশ মুখরিত করে তুললেন, দেবী প্রপন্নাত্মি হরে প্রসীদ প্রসীদ মাতর জগতোয়খিলস্য প্রসীদ বিশ্বেশ্বরী পাই বিশ্বং তনীশ্বরী দেবী চরাচরস্য আধার জগদত্তমেকা মহীশ্বরী রূপেণ যতস্থিতাসি অপাংশরূপস্থিতয়া তয়ই তদ্ভাজ্যতে কৃষ্ণমলঙ্গবীর্যে তং বৈষ্ণবী শক্তিরনন্তবীর্যা বিশ্বস্য বীজং পরমাসি মায়া সম্মোহিতং দেবী সমস্তমেতত্ তং বৈ প্রসন্না ভুবি মুক্তি হেতু বিদ্যা সমস্তা তব দেবী ভেদা প্রিয় সমস্তা সকলা জগৎসু তয়ৈকয়া পূরিতমম্বয়ৈতত তাতে স্তুতি সর্বপরা পরোক্তি সর্বভূতা জগা দেবী সর্গমুক্তি প্রদায়িনী তং স্তুতা স্তুত একা বা ভবন্তু পরমোক্তয় সর্বস্য বুদ্ধিরূপেণ জনস্তরিতি সংস্থিতে সর্গাপবর্গ দে দেবী নারায়ণী নমস্তুতে। কলা কষ্টাদি রূপেণ পরিণাম প্রদায়িনী বিশ্বস্যোপরতৌ শক্তে নারায়ণী নমস্তুতে সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। সৃষ্টি স্থিতি বিনাশানাং শক্তিভূতে সনাতনী গুণাত্রয়ে গুণময়ে নারায়ণী নমস্তুতে। শরণাগত দীনার্থ পরিত্রাণ পরায়ণে সর্বসার্থী হরে দেবী নারায়ণী নমস্তুতে। হংসযুক্ত বিমানস্থে ব্রহ্মাদি রূপধারিণী গৌশাম্বস্করিকে দেবী নারায়ণী নমস্তুতে। ত্রিশূলচন্দ্রাহী ধরে মহাবৃষভবাহিনী মাহেশ্বরী স্বরূপেণ নারায়ণী নমস্তুতে। ময়ূরকুক্কুটপ্রীতে মহাশক্তি ধরে নখে কৌমারী রূপসংস্থানে নারায়ণী নমস্তুতে। শঙ্খচক্র গদাসারং গৃহীত পরমায়ুধে প্রসীদ বৈষ্ণবী রূপে নারায়ণী নমস্তুতে। গৃহীতগ্র মহাচক্রে দংশ্রধৃত বসুন্ধরে বরাহরূপিণী শিবে নারায়ণী নমস্তুতে। নৃসিংহরূপেণ অগ্রেণ হন্তু দৈত্যানকৃতোদ্যমে ত্রৈলোক্যত্রাণসহিতে নারায়ণী নমস্তুতে। কিরীটিনী মহাবজ্রে সহস্রনয়নোজ্জ্বলে বৃত্রপ্রাণহরে চৈন্দ্রী নারায়ণী নমস্তুতে।
শিবদূতী স্বরূপে হত দৈত্য মহাবলে ঘোর রূপে মহারাবে নারায়ণী নমস্তুতে। দংশ্রাকরালবদনে শিরোমালা বিভূষণে চামুণ্ডে মুণ্ডবসনে নারায়ণী নমস্তুতে। লক্ষ্মীলজ্জে মহাবিদ্যে শ্রদ্ধে পুষ্টিশ্রদ্ধে ধ্রুবে মহারাত্রি মহাবিদ্যে নারায়ণী নমস্তুতে। মেঘে সরস্বতী পরে ভূতিমভ্রমিতামসি নীয়তে তং প্রসীদেশে নারায়ণী নমস্তুতে। সর্বস্বরূপে সর্বেশে সর্বশক্তি সমন্বিতে ভয়প্রত্রাহিনো দেবী দুর্গে দেবী নমস্তুতে। এতত্তে বদনং সৌম্যলোচনত্রয়ভূষিতম পাতু নঃ সর্বভূতেভ্য কর্তায়নি নমস্তুতে। জ্বালাকরালমত্তুগ্রম অশেষাশূরসূদনম ত্রিশূলং পাতু নো ভীতির্ভদ্রকালী নমস্তুতে। কীনস্তী দৈত্যতেজাংসি ষডেনাবুদ্ধ্যয়া জগত সা ঘণ্টা পাতু নো দেবী পাবেভ্যো ন সুতানীব অসুরাশ্রীকৃপশাপঙ্কচিতস্তে করজ্জ্বল শুভায় খড়গো ভবতু চণ্ডিকে তাঙ্গতাময়ম রোগানশেষানপহংসি তুষ্টারুষ্টাদু কামান সকলানবিষ্টান তামাত্রিতানগ্নৌ বিপন্নদানাং তামাত্রিতাধ্যাত্রতাং প্রয়ান্তি এতৎক্রীতং জগৎকতনন্তয়াত্মধর্মদ্বীষাং দেবি মহাসুরানাম রূপৈত অনেকৈর্বহুধাত্মমূর্তি পিতাম্বিকে তৎপ্রকৃতিকান্না বিদ্যাসু শাস্ত্রেষু বিবেকদ্বীপে শব্দেষু বাক্যেষু চ তাপদন্না মমত্তকর্তেতি মহান্ধকারে বিভ্রামত্তে তদতীব বিশ্বম্। রক্ষাংসি যত্রোগ্রবীষাশ্চ নাগা যত্রারদস্যু বলানি যত্র প্রাবানল যত্র তথাব্ধি মধ্যে তত্র স্থিতাতং পরিপাসি বিশ্বম্। বিশ্বেশ্বরী তং পরিপাসি বিশ্বম্ বিশ্বাত্মিকা ধারসীত বিশ্বম্। বিশ্বেশবন্তা ভবতি ভবন্তি বিশ্বাশ্রয়াগে ত্রয়ী ভক্তি নম্রা দেবী প্রসীদ পরিপালয় নো রিধিতেনিত্যং যথা সূরবধাতুনৈব সদ্য পাপানি সর্বজগতাঞ্চ সমগ্নয়াশু উৎপাত পাকজনিতাংশ্চ মহোপসর্গান প্রণতানাং প্রসীদ তং দেবী বিশ্বার্থিহারিণী ত্রৈলোক্যবাসিনামিজ্জে লোকানাং বরদা ভব।
দেবী মহামায়া অন্তর্হিতা হলেন, সেই দেবীর মাহাত্ম কথা তোমাদের কাছে বিবৃত করলাম। এই মাহাত্ম শ্রবণ করে তার অর্চনায় তোমরা প্রতি হও। সমস্ত কল্যাণ সমস্ত বাধা সমস্ত দুঃখ তিনি দূর করবেন। সেই দেবী নিত্যা হয়েও বারবার অবতীর্ণা হয়ে এই জগতের পরিপালন করে থাকেন এবং ভগবতী তা দেবী নিত্যাপি পুনঃ পুনঃ সম্ভূয় কুরুতে ভূব জগতঃ পরিপালনম। तैतन मध्यते विश्वं तैव विश्वं प्रसूयते साजाचिता च विज्ञानं तुष्टा ऋद्धि प्रजच्छति दत्तं तै तत्सकलं ब्रह्माण्डं मनुजेश्वर महाकल्ला महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्तया प्रीतिं करोति भूतानं सैव काले सनातनी भवकाले दिनां सैव लक्ष्मीर्वृद्धिप्रदा गृहे सैव भावे तथा लक्ष्मीर्विनाशाय उपजायते दूता संपूजिता पुष्पधूपगन्धादिभिस्तथा ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम्।
शिवदूतीष्टरूपेण हतदैत्यमहाबले घोररूपे महारावे नारायणे नमस्कृते सहस्राकरालवदने जीवमालाभिभूषणे चामुण्डे मुन्नवसने नारायणे नमस्कृते लक्ष्मीलज्जे महाविद्ये प्रत्ये पुष्पे ध्रुवे महारत्रि महाविद्ये नारायणे नमस्कृते मेधे सरस्वती परे भूतिमप्रभितामसि नीयते तं प्रतीते नारायणे नमस्कृते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते वैभवप्राजिनो देवी दुर्गे देवी नमस्कृते एतद्देवतनगतं मगलोचनत्रयभूषितं वासुनः सर्वभूतेभ्यदत्ताय नमस्कृते जालाकरालमद्दुग्धं अशेषाशूरसूदनं त्रिशूलं पातु नो भीतिर्भद्रकाली नमस्कृते दैत्यतेजांसि शरेनाबुद्धया जगत् सा घण्टा पातु नो देवि पाविभ्यो न सुतानीव मधुरात्रिकमसापं चित्तस्ते तरुज्जल शुभाय खड्गो भवतु चण्डेताय नतामय रोगानशेषानवहनशिन्दुश्चारुचातुकामान् सकलान् विश्रान् कामात्रितानविपन्मदानान् कामात्रिता चात्रतान् प्रयान्ति एतत्प्रीतं चन्तदनन्तयात्तद्धर्मश्रीसां देवि महासुदानां रूपैः अनेकैर्बहुधात्ममूर्ति श्रिताम्बिके तत्सकृतीकान्ना विद्यासु शास्त्रेषु विवेकद्वीपेषु वाक्येषु च तापदन्ना मम तदस्येति महान्धकारे विभ्रामस्ते तदतीव विश्वम् रक्षांसि यत्रोऽत्र वीशाश्च नागा यत्रारतस्युबलानि यत्र सावानरचत्र तथाभिमध्ये तत्र श्रीतातङ्गपरिपाति विश्वम् विश्वेश्वरी तङ्गपरिपाति विश्वम् विश्वात्मीकाधारयतीर्विश्वम् विश्वेशवन्ता भवति भवन्ति शिक्षाप्रयाचेत्तै भक्तिनन्दा देवी प्रसीद परिपालय नो अरिभीयेत्तङ्ग यथा दूरवधातधुनैव सन्तः पापानि सर्वजगतांश्च समग्नयातु उत्पातपातजनितांश्च महोपसर्गान् पुनदानां प्रसीद तं देवी दुःखार्तिहारिणी त्रैलोक्यवासिनामिद्ये लोकानां वरदा भव।